গুড ইভিনিং, এইটো আকাশবাণী কহিমা, চামলাগা খবৰ পুৰি আছে ভাবিনী কিকন। পইলা হেডলাইন্স, এডভাইজাৰ টবিহতো আইএমই বৰা ফিফথ ৰেছমা অৰেঞ্জ ফেষ্টিভেল ডে এগ্ৰি টুৰিজম মাৰ্কেট এক্সপেঞ্চন ডে জোৰ কৰিছে। জুকু ভেলী জুইটো পাঁচ দিন ওলাদে যায় আছে, ইণ্ডিয়ান এয়াৰফৰ্চৰ পৰা জুই নিমাবলৈ যোগাৰ ডে জুৰিছে। পাৱাৰ ডিপাৰ্টমেণ্ট বা ডিমাপুৰ ডে ফেব্ৰুৱাৰী পাঁচ তাৰিখ পৰা কানেকশ্যন কাটি দিবলৈ ড্ৰাইভ শুৰু কৰিবলৈ আছে। আৰু ৰঞ্জী ট্ৰফী ক্ৰিকেট ডে নাগালেণ্ডো দুচৰা দিন পিছতে আন্দ্ৰাগে লিড কৰি আছে। এতিয়া পূৰা খবৰ। ৰেছমা অৰেঞ্জ ফেষ্টিভেল লগা ফিফথ এডিশ্যনটো আজি ভিলেজ লোকেল গ্ৰাউণ্ডে এবাণ্ডেন্স অফ ৰেছমা লগা থিম নিচিতে শুৰু হৈছে। তিয়াৰগে উদঘাটন কৰি কিনে এডভাইজাৰ ট্ৰাইবেল এফেয়াৰ্ছ এণ্ড ইলেকশ্যন এইচ টবিহতো আইমি পৰা সন্তলা উগাবলে আৰু কিচিম কিচিম এগ্ৰিকালচাৰেল প্ৰডাকশ্যন ডে বস্তি লগা মজবুত ক্ষমতা থাকিয়া কৈছে। তাই বস্তি লগা ন জৱান খানগে আগে কুৰিয়া নিমতে সাৰাহনা কৰিছে আৰু ইটো কদমগে কায়াম ৰাখিবলৈ আৰু ডাঙৰ কৰিবলৈ ওপৰতে জোৰ কৰি কিনে কৈছে। তাই কিষাণ খানগে পাৰম্পৰিক নিয়ম লগতে মডাৰ্ণ টেকনলজি চলাই কিনে প্ৰডাক্টিভিটি, ৰোজগাৰ আৰু ইকনমিক বিকাশ বঢ়াবলৈ জোৰ কৰিছে।
গাইড কৰি কিনা এতিয়াতো ট্ৰেডিশ্যনেল উইজডম, ট্ৰেডিশ্যনেল নলেজ লগতে এতিয়া মডাৰ্ণ টেকনলজি এইটো খান আছে আৰু এইটো মিলাই কিনে কাম কৰিছে বুলি আৰু এইটোৰ পৰা আমি বেছি প্ৰডিউচ কৰিব পাৰোঁ লগা আছে। আৰু বস্তি খানটো আমাৰ লগা মেথড কি আছে এইটো মিলাই কিনে আৰু কৰিছে বুলি এইটোৰ পৰা ভলিউমটো ইনক্ৰিজ হবই হব, এমপ্লয়ী কৰিব পাৰিব।
এডভাইজাৰ কৈছে প্ৰদেশ চৰকাৰটো খেতি বাৰী বাগান কৰিয়া আৰু জীৱন ভাল চলিবলৈ আচল ধ্যান দি আছে আৰু বস্তি মানুহকে চৰকাৰী স্কিমছ আৰু ফেচিলিটিছ খান বেছি ভাল কৰি চলাবলৈ মাতি দিছে। কিষাণ লগা বিকাশ নিমতে চৰকাৰ লগা কমিটমেণ্টটো আৰু কৈ কিনে তাই ক্লাইমেট ৰেজিলিয়েন্স, এগ্ৰি টুৰিজম আৰু বাজাৰ ডাঙৰ কৰিয়া লগা দৰকাৰ খান কৈছে।
I think it's time for all of us to work together to strengthen horticulture, promote agri-tourism, fund market opportunities and build a sustainable livelihood. So with the cooperation between the community and the government, so we can create an agriculture model that is productive, profitable and environmentally responsible.
দুই দিন লগা তিয়াৰ ডে কালচাৰেল প্ৰেজেণ্টেশ্যন, খেলকুদ আৰু লোকেল খা লোৱা, সন্তলা গাছ লগা বাচ্চা আৰু দুচৰা বেছি ষ্টলছ লগাই কিনে দেখা কৰিব। এতিয়া বস্তিতে 570 ঘৰ পৰিবাৰ ডে 470 নিচিনাটো সন্তলা খেতি কৰি আছে। বস্তিটো অহা ছয় চাল বা সাত চাল ডে খেতিটো 100 হেক্টৰ ডে বঢ়াই কিনে 25 লাখ ফল ওলাবলৈ কাৰণে এইম কৰি আছে। তিয়াৰ পৰা ইটো চালটো 40-50 লাখ টকা কমাবলৈ আশা কৰি আছে। চাউদাৰ্ণ জুকু ভেলীতে ৱাইল্ড ফায়াৰটো তাই লগা পাঁচ দিন ওলাদে সোমাইছে। ইণ্ডিয়ান এয়াৰফৰ্চ পৰা এৰিয়েল ৱাটাৰ বম্বিং অপাৰেশ্যনছটো হেলিকপ্টাৰ্ছ আৰু বাম্বি বাকেটছ চলাই কিনে জুইকে কণ্ট্ৰল ডে আনিবৰ কাৰণে শুৰু কৰিছে। তাতে চৰকাৰী এজেঞ্চিছ, লোকেল ভলণ্টিয়াৰ্ছ আৰু ইউথ অৰ্গেনাইজেশ্যনছ খানটো মাটিৰ পৰা যোগাৰ কৰি আৰু ড্ৰোন ছাৰ্ভেছ পৰা নোকচানকে চাহ জাৰি ৰাখিব। জুইটো মণিপুৰ লগা চব পৰা উঁচা পাহাৰ মাউণ্ট এছি ফিলে যা ৰিপৰ্ট কৰিছে। প্ৰদেশ পাৱাৰ ডিপাৰ্টমেণ্টো ইলেক্ট্ৰিকেল ডিভিজন ডিমাপুৰ নিচিতে ফেব্ৰুৱাৰী 5 তাৰিখ পৰা ইলেক্ট্ৰিচিটি বিল নাতিৰা আৰু দুচৰা গেৰ কানুনী কাম খান যেনেকুৱা মিটাৰ টেম্পাৰ কৰিয়া, হুক লগা আৰু অথৰাইজ নাথাকি কিনে লট অল্টাৰ কৰিয়া নিচিনা খান নিমতে কানেকশ্যন কাটি দিয়া ড্ৰাইভটো শুৰু হবলৈ আছে। ড্ৰাইভটো চব কেটেগৰী লাগা কনজিউমাৰকে কভাৰ কৰিব। তাতে ইলেক্ট্ৰিচিটি থাকিয়া বস্তি খানকে বি মিলাই কিনে আছে আৰু ইটোতো আগে অৰ্ডাৰ নাপাতক সদায় হিচাপে জাৰি থাকিব। ডিপাৰ্টমেণ্ট বা কনজিউমাৰ্ছ খানগে দিগদাৰ লগ নকৰিব নিমতে বিল নাদি কিনে থাকিয়া খান চাফা কৰি লবলৈ জোৰ কৰিছে। কনজিউমাৰ্ছ খান বিলকে লৈ কিনে সমস্যা খান নিমতে হলে তাই খান নিজৰ লগা ৰেচপেক্টিভ এছ ডি অ' অফিচ খানে ক্লেৰিফিকেশ্যন কাৰণে কণ্টেক্ট কৰিব পাৰিব। তাতে অনলাইন পেমেণ্টছ বি www.dopn.gov.in ডে কনজিউমাৰ আই ডি চলাই কিনে দিবলৈ পাৰিব। আজি হোম মিনিষ্টাৰ অমিত শ্বাহৰা ডিব্ৰুগড় আছামতে 1,715 কৰোৰ টকা নিচিনা লগা প্ৰজেক্টছ উদঘাটন কৰি দিছে। পাব্লিক মিটিং একটাকে এড্ৰেছ কৰি কিনে তাই কৈছে ভাৰত ইউৰোপীয়ান ইউনিয়ন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট পৰা ইউৰোপীয়ান দেশ খানে আছাম টি এক্সপৰ্টছ কে বঢ়াই দিব।
The fragrance of Assam tea reaches the entire world and the taste of Indian tea is enjoyed globally. This land has in a way given India a distinct global identity. The hard working workers of the tea gardens here have strengthened Indian economy and played a major role in building a strong export system.
Badi niryat ki vyavastha dene ka kaam kiya hai.
Mr. Shah koise kendredu Assam ge flood free banawale kadam luise aro pradesh laga vikas nimte infrastructure projects ani ase. ডিব্ৰুগড়ে উদ্ঘাটন কৰি দিয়া প্ৰজেক্টছ খানটো ছেকেণ্ড লেজিছলেটিভ এছেম্বলি কমপ্লেক্স আৰু এম এল এ হোষ্টেল, মডাৰ্ণ মাল্টি ডিচিপ্লিনাৰী sports complex, wildlife health and research center aro national disaster mitigation fund nichede bija mati khan ge aro bhal banawole khan milaigine ase akashwani kohima bra apni khan logore khobor ani di ase taza khobor hunibo karne ami khan laga x handles air news alerts aro air underscore kohima de follow kuribe apni khan bra itu khobor du news on air app aro youtube channel air news kohima bra bi hunibole paribo Welcome back. Apni khan sam laga khobor huni ase. Desh tu rashtrapita Mahatma Gandhi ge aji tai laga 78th death anniversary aru martyrs day de shratanjali dishe. Itu afsar de ekta sarvadharma prarthana du Gandhi samadhi Rajghat Nai Delhi de organize kurise. President Draupadi Murmu Rajghat visit kurigina Mahatma Gandhi ge shradhanjali dishe. Vice President CP Radhakrishnan aro Pradhan Mantri Narendra Modi bi Mahatma Gandhi ge tai laga memorial de phul bara samman kurise. Hodai sal 30th January de du desh bara Mahatma Gandhi laga jivan aro legacy ge samman kure. Jun bara independence karne desh laga larai de rasta dekha pohar thagise. Electronics aro Information Technology Minister Ashwini Vaishnaw aji koise India AI Impact Summit 2026 Nai Delhi de 16th para 20th February de lobole thakia du pura duniya de ityatok sob para dangor AI summit hobole ase. Nai Delhi de aji sam de media ge address kurigina Mr. Vaishnaw koise 100 CEOs opordu AI Impact Summit te shamil hobole ase tai bharat ke tai nijor laga AI ecosystem banawole laga niyom ke sarana kurise aro ituke barawa dia laga koigina janaise
हमारे जीवन के हर एस्पेक्ट में एआई का उपयोग होने वाला है चाहे हेल्थ केयर हो चाहे नए मटेरियल्स की डिस्कवरी हो चाहे प्लानिंग अर्बन प्लानिंग हो चाहे अर्बन ट्रांसपोर्टेशन हो हर एक क्षेत्र में एआई का उपयोग होने वाला है और आने वाले समय में विकसित भारत की जो जर्नी है उसमें एआई का बहुत बड़ा रोल होगा
Summit to Global South te host kuria poila Global AI Summit hobo. Proactive governance and timely implementation pragati nimde Pradhan Mantri Narendra Modi laga flagship platform tu tai laga 50th meeting safalta bara loigine ekta chin buhia milestone banai dise. Jitia bara Pradhan Mantri itu 2015 de udghatan kuri dise pragati bara real time monitoring chalu kurigina sarkar chola de badlav ani dise aro asol infrastructure projects aro nagrik khan laga duk diktar khan sida prime ministerial review dwara samadhan ani dise joa 10 sal de pragati bara faisla loa joldi kuri dise asol infrastructure projects deri hoi thakia laga mamla khan samadhan ani dise aro zimmedari lobole ekta mazbut sanskriti bohai dise আজি ইটু খাস সিরিজতে আমি খান উত্তর প্রদেশ দে ন্যাশনাল হাইওয়ে 2 লাগা চাকেরি পারা আলাহাবাদ সেকশন দে 6 লেনিং তু সাব
অল ন্যাশনাল হাইওয়ে 2 লাগা চাকেরি আলাহাবাদ সেকশন লাগা 6 লেনিং জোন তু ইতিয়া ন্যাশনাল হাইওয়ে 19 উত্তর প্রদেশ লাগা ভাগতে থাকি আছে ইটু পারা ভারত লাগা সবসে দরকার ন্যাশনাল ট্রান্সপোর্ট করিডোরস দিল্লি কলকাতা গোল্ডেন কোয়াড্রিলেটারাল লাগা আপগ্রেড করিয়াতে দরকার কামিয়াব হিসাব থাকি আছে কমসে কম 145 কিলোমিটার লম্বা থাকিয়া প্রজেক্ট পারা ডাঙর ডিস্ট্রিক্টে কানপুর নগর ফতেপুর আৰু কৌশাম্বি মিলাই কিনে দৰকাৰ ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চিয়েল আৰু পিলগ্ৰিমেজ চেণ্টাৰ খন কানপুৰ আৰু প্ৰিয়াগ্ৰাজ মিলাই কিনে জোৰাই দি আছে প্ৰজেক্টটো মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ পৰা স্পনচৰ কৰি কিনে মাৰ্চ 2017 দে চেংচন কৰিছে ইটো বেছি দৰকাৰ হ'লে বি প্ৰজেক্ট পৰা ইমপ্লিমেণ্টেশ্যন টু মাটি জামেলা আৰু ফৰেষ্ট এনভাইৰমেণ্ট লগত জোৰা ক্লিয়াৰেন্স আৰু মাটি মালিক লগত কম্পেনচেশ্যন ৰখাই দিয়া পৰা দুখ খান পৰা 145 কিলোমিটাৰ কৰিডৰ বনাবলৈ দেৰি কৰিছে কৰিডৰ লগা নেশ্যনেল ইম্পৰ্টেঞ্চ পেহচান কৰি কিনে প্ৰজেক্টটো প্ৰকৃতি মেকানিজম নিচে জুলাই 2019 দে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা চেয়াৰ কৰি কিনে ৰিভিউ কৰিছে দুখন সামনা কৰিয়া কনষ্ট্ৰাকশ্যন জাৰি যাই কিনে আগষ্ট 2024 দে কমিশ্যন কৰিছে প্ৰকৃতি এনেবল্ড মিল মিলাপ আৰু সময় মিলাই ৰখা গভৰ্ণেন্স পৰা দৰকাৰ নেশ্যনেল হাইৱে মডাৰ্নাইজ কৰিয়াতে চামিলা থাকিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ সংকল্প কৰিয়াতে তেৰি তাক ৰখাই ছচিঅ' ইকনমিক ডিভিডেণ্ড পৰা চাকেৰি আলাহাবাদ 6 লেনিং প্ৰজেক্ট কামিয়াব কৰিয়াতে মজবুত এক্সাম্পল এটা হিচাপ থাকি আছে কোনো আকাশবাণী নিউজ কহিমা
আৰু ৰঞ্জী ট্ৰফি ইলাইট ক্ৰিকেটে নাগালেণ্ডটো তাই লগা পইলা ইনিংছতে 366 চলিড টোটেল বনাইছে জবাবতে অন্ধ্ৰপ্ৰদেশটো 267 বনাদে পাঁচটা উইকেট গিৰিছে আৰু নাগালেণ্ড লগতে 99 ৰানছ পৰা পিছে হৈ কিনে দুচৰা দিনটো শেষ কৰিছে মেচটো নাগালেণ্ড ক্ৰিকেট ষ্টেডিয়াম ছবিমাদে অহাকালি তিচৰা দিনতে জাৰি থাকিব খবৰ শেষতে হেডলাইনছ আৰু একবাৰ জনাই দি আছে Advisor Tovi Hoto IME bara 5th Rasoma Orange Festival de Agri Tourism Market Expansion de jor kurise. Juku Valley Jui du 5 din ola de jai ase. Indian Air Force bara Jui nimabole jugar de jurise. Power Department bara Dimapur de February 5 tarikh bara connection kati dibule drive shuru kuribole ase. Aro Ranji Trophy Cricket te Nagaland du dusra din piche de Andhra ge lead kuri ase. Itu logot aji sam laga khobor imante ses kuri ase.